Iya, Kakak Bani. বাতৰি সৈতে মই সংগীতা শৰ্মা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ এখন দিনজোৰা সন্মিলন অনুষ্ঠিত হয়। আকাশবাণীৰ মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্বাঞ্চলৰ কৃষ্টি সংস্কৃতিক ভূয়সী প্ৰশংসা কৰে। মালদ্বীপৰ বিদেশ মন্ত্ৰী ডঃ আব্দুল্লা খালিল তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি নতুন দিল্লীত উপস্থিত হৈছে। ৰাছিয়াই আজি পুৱাৰ ভাগত ইউক্ৰেইনৰ ওপৰত চলোৱা ড্ৰোন আৰু মিছাইল আক্ৰমণত তিনিটি শিশুসহ 12 লোকৰ মৃত্যু হোৱাৰ লগতে আন বহুকেইজন লোক আহত হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি চেন্নাই ছুপাৰ কিংছে গুজৰাট টাইটানছক 83 পৰাস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁট চমুকৈ NDAৰ এখন দিনজোৰা সন্মিলন অনুষ্ঠিত হয়। এই সন্মিলনত দেশৰ প্ৰতিখন বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীসকলে অংশগ্ৰহণ কৰে। বিজেপিৰ সভাপতি জগত প্ৰকাশ নড্ডা, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও এই সন্মিলনত অংশগ্ৰহণ কৰে। সুশাসনৰ জৰিয়তে জনসাধাৰণৰ মাজত কেনেদৰে এক ধনাত্মক পৰিৱেশ সৃষ্টি কৰিব পাৰি সেই লৈ সন্মিলনত বিস্তৃতভাৱে আলোচনা কৰা হয়। বিজেপি শাসিত ৰাজ্যসমূহৰ মুঠ 20 মুখ্যমন্ত্ৰী, 18 উপ মুখ্যমন্ত্ৰীয়ে এই আলোচনাত অংশগ্ৰহণ কৰে। এই বৈঠকত গৃহীত হোৱা প্ৰথম প্ৰস্তাৱ অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু প্ৰতিৰক্ষা বাহিনীক অপাৰেচন সিন্দুৰৰ সফলতাৰ বাবে অভিনন্দন জ্ঞাপন কৰা হয়। দ্বিতীয় প্ৰস্তাৱ অনুসৰি পৰৱৰ্তী লোকপিয়লৰ সময়ত জাতিভিত্তিক গণনা চলাবলৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তক আদৰণি জনোৱা হয়। বিজেপি শাসিত ৰাজ্যসমূহৰ চৰকাৰে জনসাধাৰণৰ বাবে গ্ৰহণ কৰা উত্তম কৰ্মপদ্ধতিৰ বিষয়েও সন্মিলনত আলোচনা কৰা হয়। প্ৰত্যেকখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত তেওঁলোকে গ্ৰহণ কৰা পদক্ষেপসমূহ উপস্থাপন কৰে। সভাৰ অন্তত বিজেপিৰ সভাপতি JP নাড্ডাই কয় যে অপাৰেচন সিন্দুৰ সন্দৰ্ভত লোৱা প্ৰস্তাৱত সকলো নেতাই ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটি উৎখাত কৰাৰ বাবে প্ৰদৰ্শন কৰা সাহস আৰু বীৰত্বক অভিবাদন জনাইছে। তেওঁ লগতে স্পষ্ট কৰি দিয়ে যে বিজেপিয়ে কেতিয়াও জাতিকেন্দ্ৰিক ৰাজনীতি নকৰে, কিয়নো সমাজৰ পিছপৰা লোকসকলক উন্নত মানৰ জীৱন প্ৰদান কৰিব পৰাটো দেশৰ স্বাভিমানৰ প্ৰতীক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চলৰ কৃষ্টি সংস্কৃতিক ভূয়সী প্ৰশংসা কৰে। ৰাইজিং নৰ্থ ইষ্ট শীৰ্ষ সন্মিলনৰ প্ৰসংগ উত্থাপন কৰি তেওঁ ছিকিমৰ পৰম্পৰাগত হস্ততাঁত বস্ত্ৰশিল্পৰ আধুনিকতাৰ সৈতে সংমিশ্ৰণ ঘটাই থলুৱাভাৱে আকৰ্ষণীয় বস্ত্ৰ সামগ্ৰী উৎপাদন কৰা ক্ৰাফ্টেড ফাইবাৰ্ছ নামৰ প্ৰতিষ্ঠানটোৰ শলাগ লয়। এগৰাকী পশু চিকিৎসকৰ উদ্যোগত ভেড়া আৰু শহাপহুৰ নোমৰ পৰা উৎপাদিত ঊণক প্ৰাকৃতিক ৰঙৰ জৰিয়তে আকৰ্ষণীয় উৰা কাপোৰ, মোজা আদি প্ৰস্তুত কৰা এই স্থানীয় লোকসকলৰ দক্ষতা বৃদ্ধি কৰি তেওঁলোকক আত্মনিৰ্ভৰশীল কৰি তুলিছে বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। অপাৰেচন সিন্দুৰে সমগ্ৰ বিশ্বতে সন্ত্ৰাসবাদ বিৰোধী যুঁজত ভাগ লোৱাসকলৰ আত্মবিশ্বাস বৃদ্ধি কৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এই অভিযানৰ সময়ত দেশৰ সশস্ত্ৰ বাহিনীসমূহে প্ৰদৰ্শন কৰা সাহসিকতাৰ শলাগ লয়। সীমান্তৰ সিপাৰৰ সন্ত্ৰাসবাদীৰ ঘাটিসমূহত স্থিৰ লক্ষ্যৰে আঘাত হানি ধবংস কৰা সুনিৰ্দিষ্ট অভিযানক প্ৰশংসা কৰাৰ লগতে তেওঁ কয় যে সম্প্ৰতি সমগ্ৰ দেশে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে থিয় দিছে আৰু ইয়াৰ অৱসান ঘটোৱাৰ বাবে বদ্ধপৰিকৰ হৈ পৰিছে। অপাৰেচন সিন্দুৰ কেৱল এটা সামৰিক অভিযানেই নহয়, বৰঞ্চ ই দেশবাসীৰ সাহস আৰু সংকল্পবদ্ধতাৰ প্ৰতীক বুলিও তেওঁ মত প্ৰকাশ কৰে। দেশৰ ভিন ভিন মহানগৰৰ লগতে সৰু সৰু চহৰ আৰু গাঁওসমূহতো তিৰংগা যাত্ৰাৰ আয়োজন কৰাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে সশস্ত্ৰ বাহিনীৰ সন্মানাৰ্থে হাজাৰ হাজাৰ লোক তিৰংগ পতাকা লৈ ৰাজপথলৈ ওলাই আহিছে। মহাৰাষ্ট্ৰৰ গড়চিৰলি জিলাৰ মাওবাদী অধ্যুষিত কাটেঝাৰী গাঁৱলৈ প্ৰথমবাৰৰ বাবে বাছ চলাচল কৰাৰ বিষয়ে উল্লেখ কৰি ইয়াকে লৈ উৎফুল্লিত অঞ্চলটোৰ জনসাধাৰণে ঢোল নাগাৰা বজাই বাছখনক আদৰণি জনোৱা কাৰ্যক উৎসাহজনক বুলি অভিহিত কৰে আৰু অঞ্চলটোলৈ দ্ৰুতগতিত স্বাভাৱিক অৱস্থা উভতি অহাক লৈ সন্তোষ ব্যক্ত কৰে। অহা 21 উদযাপন কৰিবলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ প্ৰসংগ উত্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠানে জনসাধাৰণক তেওঁলোকৰ দৈনন্দিন জীৱন যাত্ৰাৰ সৈতে যোগক সাঙুৰি লোৱাৰ বিষয়টো পুনৰ সোঁৱৰাই দিয়ে। এইবেলি তেওঁ বিশাখাপট্টনমত যোগ দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে। দেশৰ পৰিৱেশতন্ত্ৰৰ সুৰক্ষাৰ লগতে কৃষিক্ষেত্ৰ আৰু পৰৱৰ্তী প্ৰজন্মসমূহৰ সুৰক্ষাৰ বাবেও মৌমাখিক সুৰক্ষা প্ৰদান কৰাটো প্ৰয়োজনীয় বুলি মত প্ৰকাশ কৰি শ্ৰীমোদীয়ে এই প্ৰসংগত পুনেৰ বি ফ্ৰেন্স নামৰ অনুষ্ঠানটোৰ বিষয়ে উল্লেখ কৰে। পুনেত অমিত নামৰ লোক এজনে আৰম্ভ কৰা এই ব্যৱস্থাই মৌমাখিৰ বাঁহসমূহক সুৰক্ষিত কৰি জনসাধাৰণ আৰু মৌমাখি উভয়ে পৰস্পৰৰ কল্যাণৰ হকে কৰা কামৰ শলাগ লয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। মালদ্বীপৰ বিদেশ মন্ত্ৰী ডঃ আব্দুল্লা খলিল তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি নতুন দিল্লীত উপস্থিত হৈছে। এয়া হৈছে মালদ্বীপৰ বিদেশ মন্ত্ৰীগৰাকীৰ একেটা বছৰতে তৃতীয়টো ভাৰত ভ্ৰমণ। ভাৰত আৰু মালদ্বীপৰ মাজত উচ্চ পৰ্যায়ৰ কূটনৈতিক আদান প্ৰদানৰ বাবে এই ভ্ৰমণসূচী অব্যাহত আছে। কাইলৈ ডঃ খলিলে মালদ্বীপৰ নেতৃত্বত সামুদ্ৰিক সুৰক্ষা আৰু অৰ্থনৈতিক অংশীদাৰিত্ব সন্দৰ্ভত হ'বলগীয়া ভাৰত মালদ্বীপৰ এখন উচ্চ পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰিব। এই ভ্ৰমণসূচীত ডঃ খলিলে ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ সৈতেও আলোচনাত মিলিত হ'ব। হিমাচল প্ৰদেশৰ কুল্লু জিলাৰ জগতখানাত কালি সন্ধিয়া সংঘটিত ডাৱৰ বিস্ফোৰণৰ ফলত ব্যাপক ক্ষয় ক্ষতি হৈছে। হঠাৎ নামি অহা পানীৰ ঢৌৱে পথৰ কাষত ৰখাই থোৱা কেইবাখনো বাহন উটুৱাই লৈ যায়। এই অঞ্চলটো ছিমলা জিলাৰ ৰামপুৰৰ সৈতে সংলগ্ন। মহকুমা দণ্ডাধীশ মনমোহন শৰ্মাই জনোৱা মতে ডাৱৰ বিস্ফোৰণৰ ফলত কোনো লোক হতাহত হোৱা নাই যদিও যথেষ্ট পৰিমাণে সা সম্পত্তি ক্ষতিগ্ৰস্ত হৈছে। প্ৰায় 15খনকৈ গাড়ী পাহাৰৰ পৰা নামি অহা ঢলে উটুৱাই লৈ যায়। বহু আৱাসগৃহত পাহাৰৰ শিলবালি সোমোৱাৰ ফলত জনসাধাৰণ সন্ত্ৰস্ত হৈ পৰিছে। ইয়াৰ পিছতে অহা এজাক শিল বৰষুণ আৰু ধুমুহাই অঞ্চলটোৰ আপেলৰ বাগানৰ যথেষ্ট ক্ষতি কৰে। বতৰৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে পৰ্যটক আৰু স্থানীয় লোকসকলক সাৱধান হৈ থাকিবলৈ পৰামৰ্শ দিছে। পাকিস্তানৰ পাঞ্জাব প্ৰদেশৰ পৃথক পৃথক অঞ্চলত অহা ধুমুহা বৰষুণত কমেও 18জন লোকৰ মৃত্যু হোৱাৰ লগতে 100জনতকৈও অধিক লোক গুৰুতৰভাৱে আহত হৈছে। প্ৰাদেশিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জনোৱা মতে ধুমুহা বৰষুণত অঞ্চলটোৰ জৰাজীৰ্ণ অট্টালিকা আৰু দুৰ্বল গাঁথনিসমূহ ভাঙি যোৱাৰ বাবে অধিকাংশ লোকৰ মৃত্যু হৈছে। ঝিলাম, ছিয়ালকোট, মুজাফৰগড় জিলাৰ লগতে লাহোৰত সৰ্বাধিক লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। প্ৰশাসনে সদৰী কৰা অনুসৰি লাহোৰত কমেও 10জন লোকৰ মৃত্যু হোৱাৰ লগতে 51জন লোক আহত হৈছে। ৰাছিয়াই আজি পুৱাৰ ভাগত ইউক্ৰেইনৰ ওপৰত চলোৱা ড্ৰোন আৰু মিছাইল আক্ৰমণত 3টি শিশুসহ 12জন লোকৰ মৃত্যু হোৱাৰ লগতে আন বহুকেইজন লোক আহত হৈছে। ইউক্ৰেইনৰ প্ৰশাসনে কয় যে এই আক্ৰমণত কেৱল কিয়েভ অঞ্চলতে 4জন লোকৰ মৃত্যু হোৱাৰ লগতে 23জন লোক গুৰুতৰভাৱে আহত হয়। ইউক্ৰেইনৰ বায়ুসেনা বাহিনীয়ে জনোৱা মতে এই আক্ৰমণত ৰাছিয়াই 56টা ক্ৰুইজ মিছাইল, 9টা বেলিষ্টিক মিছাইল, 4টা গাইডেড মিছাইল আৰু 298টা ড্ৰোন ব্যৱহাৰ কৰিছে। ইয়াৰে 45টা ক্ৰুইজ মিছাইল আৰু 264টা ড্ৰোন ইউক্ৰেইনৰ প্ৰতিৰক্ষা বাহিনীয়ে ধবংস কৰিছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত আজি চেন্নাই ছুপাৰ কিংছে গুজৰাট টাইটানছক 83 ৰাণত পৰাস্ত কৰে। প্ৰথমে বেটিং আৰম্ভ কৰি চেন্নাই ছুপাৰ কিংছে গুজৰাট টাইটানছক জয়ৰ বাবে 231 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল। নিৰ্ধাৰিত লক্ষ্য অনুসৰণ কৰি গুজৰাট টাইটানছে 18 অভাৰ 3টা বলত আটাইকেইটা উইকেট হেৰুৱাই 147 ৰাণহে কৰিবলৈ সক্ষম হয়। আনহাতে কিছু সময়ৰ পিছতে দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হ'বলগীয়া দ্বিতীয়খন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব। পেৰিছত আজি ফ্ৰেন্স অপেন টেনিছ প্ৰতিযোগিতা আৰম্ভ হ'ব। ৰোলাগেৰো হিচাপে পৰিচিত এই প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছ শাখাত ৰোহন বোপান্না, য়ুকি ভামৰি, এন শ্ৰীৰাম বালাজী আৰু ঋত্বিক চৌধাৰী বাল্লিপল্লীয়ে ভাৰতক প্ৰতিনিধিত্ব কৰিছে। প্ৰথম ৰাউণ্ডৰ খেলত আজি বোপান্নাই তেওঁৰ সহযোগী চেক গণৰাজ্যৰ আদাম পাভলাভছেকৰ সৈতে আমেৰিকান যুটি ৰবাৰ্ট কেছ আৰু জেমছ ট্ৰেচিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। য়ুকি ভামৰিয়ে তেওঁৰ সহযোগী আমেৰিকাৰ ৰবাৰ্ট গেলৱেসহ নেডাৰলেণ্ডছৰ ৰবিন হাছে আৰু তেওঁৰ জাৰ্মানীৰ সহযোগী হেনৰিক জেবেন্স যুটিৰ বিৰুদ্ধে খেলিব। উল্লেখযোগ্য যে ভাৰতীয় খেলুৱৈসকলে এতিয়ালৈকে ফ্ৰেন্স অপেন টেনিছ প্ৰতিযোগিতাৰ ডাবলছ আৰু মিক্সড ডাবলছ শিতানত 7টা খিতাপ দখল কৰিছে। ভাৰতীয় টেনিছ তাৰকা মহেশ ভূপতিয়ে ইয়াৰে ডাবলছ আৰু মিক্সড ডাবলছৰ 4টা খিতাপ লাভ কৰিছে। ভূপতিয়ে লিয়েণ্ডাৰ পেজৰ সৈতে জুটি বান্ধি 1999 আৰু 2001 চনত পুৰুষৰ ডাবলছ খিতাপ অৰ্জন কৰিছিল। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ এখন দিনজোৰা সন্মিলন অনুষ্ঠিত হয়। আকাশবাণীৰ মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্বাঞ্চলৰ কৃষ্টি সংস্কৃতিক ভূয়সী প্ৰশংসা কৰে। মালদ্বীপৰ বিদেশ মন্ত্ৰী ডঃ আব্দুল্লা খলিল তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি নতুন দিল্লীত উপস্থিত হৈছে। ৰাছিয়াই আজি পুৱাৰ ভাগত ইউক্ৰেইনৰ ওপৰত চলোৱা ড্ৰোন আৰু মিছাইল আক্ৰমণত 3টি শিশুসহ 12জন লোকৰ মৃত্যু হোৱাৰ লগতে আন বহুকেইজন লোক আহত হৈছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি চেন্নাই ছুপাৰ কিংছে গুজৰাট টাইটানছক 83 ৰাণত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।